فَمَنْ يُرِدِ اللَّهُ أَنْ يَهْدِيَهُ يَشْرَحْ صَدْرَهُ لِلْإِسْلَامِ وَمَنْ يُرِدْ أَنْ يُضِلَّهُ يَجْعَلْ صَدْرَهُ ضَيِّقًا حَرَجًا كَأَنَّمَا يَصَّعَّدُ فِي السَّمَاءِ كَذَلِكَ يَجْعَلُ اللَّهُ الرِّجْسَ عَلَى الَّذِينَ لَا يُؤْمِنُونَ
এতেকে আল্লাহে কাৰোবাক হতপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে আৰু কাৰোবাক বিপদগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে এইদৰে আল্লাহে শাস্তি দিয়ে সিহঁতক যিসকলে ইমান পোষণ নকৰে।